জোহনে লিখা শুভবাৰ্তা ছয় অধ্যায়। যীশুৱে 5,000 মানুহক খুওৱা। ইয়াৰ পাছত যীশু গালিল সাগৰৰ সিপাৰলৈ গ'ল। এই সাগৰক টিবিৰিয়া সাগৰো কোৱা হয়। তেতিয়া বহু মানুহৰ এটা দল যীশুৰ পাছে পাছে গ'ল, কাৰণ যীশুৱে ৰোগীসকললৈ যি যি কৰিছিল সেই সকলো আচৰিত কাৰ্যৰ চিনবোৰ তেওঁলোকে দেখা পাইছিল। পাছত যীশু আৰু তেওঁৰ শিষ্যসকল পাহাৰৰ ওপৰলৈ উঠি গৈ বহিল। সেই সময়ত ইহুদীসকলৰ নিষ্ঠা পৰ্বৰ দিন ওচৰ চাপি আহিছিল। যীশুৱে ওপৰৰ ফালে চাই দেখিলে যে এক বৃহৎ মানুহৰ দল তেওঁৰ ওচৰলৈ আহি আছে। তেতিয়া তেওঁ ফিলিপক সুধিলে, এওঁলোকক খোৱাবৰ কাৰণে আমি ক'ৰ পৰা পিঠা কিনিবলৈ পাম? ফিলিপক পৰীক্ষা কৰিবলৈকে যীশুৱে এই কথা ক'লে, কাৰণ যীশুৱে কি কৰিব তাক তেওঁ নিজে জানিছিল। ফিলিপে উত্তৰ দিলে, এওঁলোক প্ৰত্যেকে যদি অলপকৈও পায় তথাপি 200 আধলিৰ পিঠা কিনিলেও যথেষ্ট নহ'ব। যীশুৰ শিষ্যসকলৰ মাজত এজনৰ নাম আছিল অন্দ্ৰিয়। তেওঁ চিমোন পিটৰৰ ভায়েক। তেওঁ যীশুক ক'লে, ইয়াত এজন সৰু ল'ৰা আছে আৰু তেওঁৰ ওচৰত 5টা যৱৰ পিঠা আৰু 2টা সৰু মাছ আছে, কিন্তু ইমান মানুহৰ মাজত তাৰে কি হ'ব? যীশুৱে ক'লে, লোকসকলক বহিবলৈ দিয়া। সেই ঠাইতে ভালেমান বন আছিল। এতিয়া সকলো লোক তাৰ ওপৰতে বহিল। তাত পুৰুষৰ সংখ্যাই প্ৰায় 5,000 আছিল। তাৰপাছত যীশুৱে সেই পিঠাকেইখন লৈ ঈশ্বৰক ধন্যবাদ দি বহি থকাসকলৰ মাজত ভগাই দিলে। তেনেদৰে তেওঁ পাছত মাছো ভগাই দিলে। যিয়ে যিমান বিচাৰিলে সিমানকৈ পালে। তেনেকৈ তেওঁলোক পৰিতৃপ্ত হোৱাৰ পাছত যীশুৱে শিষ্যসকলক ক'লে, যি টুকুৰাবোৰ বাকী থাকিল তাৰ একোৱেই যেন নষ্ট নহয়, সেইবোৰ একেলগে গোটাই লোৱা। তেতিয়া শিষ্যসকলে সেইবোৰ গোটালে আৰু লোকসকলে খোৱাৰ পাছত সেই 5টা যাবৰ পিঠাৰ যি টুকুৰাবোৰ বাকী থাকিল সেইবোৰ গোটাই তেওঁলোকে 12টা পাচি পূৰ কৰিলে। যীশুৰ এই আচৰিত কাৰ্য দেখি লোকসকলে ক'বলৈ ধৰিলে, জগতলৈ যিজন ভাৱবাদী অহাৰ কথা আছে এওঁ নিশ্চয় সেই ভাৱবাদী। যেতিয়া যীশুৱে বুজিলে যে লোকসকলে তেওঁক জোৰ কৰি তেওঁলোকৰ ৰজা পাতিবৰ কাৰণে ধৰি নিবলৈ উদ্যত হৈছে, তেতিয়া তেওঁ আঁতৰি অকলে সেই পাহাৰলৈ পুনৰ উঠি গ'ল। যীশুৱে পানীৰ ওপৰত খোজ কৰা। যেতিয়া সন্ধিয়া নামি আহিল, যীশুৰ শিষ্যসকল সাগৰৰ তীৰলৈ নামি গ'ল। তেওঁলোকে গৈ এখন নাৱত উঠিল আৰু কপৰনাহুম নগৰৰ ফালে সাগৰ পাৰ হৈ যাবলৈ ধৰিলে। ইতিমধ্যে অন্ধাৰ হৈ গৈছিল, কিন্তু যীশু তেতিয়াও তেওঁলোকৰ ওচৰ আহি নাপালে। বৰ জোৰেৰে বতাহ বলাত সাগৰত ঢৌ উঠিছিল। শিষ্যসকলে নাও বাই প্ৰায় 5-6 কিলোমিটাৰমান যোৱাৰ পাছত দেখিলে যীশু সাগৰৰ ওপৰেদি খোজকাঢ়ি নাৱৰ ওচৰলৈ আহি আছে। তাকে দেখি তেওঁলোকে অতিশয় ভয় খালে। তেতিয়া যীশুৱে তেওঁলোকক ক'লে, এয়া মইহে, ভয় নকৰিবা। শিষ্যসকলে যীশুক নাৱত তুলি ল'বলৈ বিচাৰিলে আৰু তেওঁলোক যি ঠাইলৈ গৈ আছিল নাওখন তেতিয়াই সেই ঠাই পালেগৈ। জীৱনৰ আহাৰৰ বিষয়ে শিক্ষা। পিছদিনাখনৰ কথা, যিসকল লোক সাগৰৰ আন পাৰত থিয় হৈ আছিল তেওঁলোকে দেখিছিল যে কেৱল মাত্ৰ এখন নাৱৰ বাহিৰে সেই ঠাইত আন এখনো নাও নাছিল, আৰু যীশু তেওঁৰ শিষ্যসকলৰ সৈতে তাত নুঠিল। অকল শিষ্যসকলেহে আঁতৰি গৈছিল। কিন্তু প্ৰভুৱে ধন্যবাদ দিয়াৰ পাছত লোকসকলে যি ঠাইত পিঠা খাইছিল সেই ঠাইৰ ওচৰতে টিবিৰিয়াৰ পৰা অহা কিছুমান নাও আছিল। সেয়ে লোকসকলে যেতিয়া জানিলে যে যীশু আৰু তেওঁৰ শিষ্যসকল সেই ঠাইত নাই, তেতিয়া তেওঁলোকে সেই নাওবোৰত উঠি যীশুক বিচাৰি কফৰনাহমলৈ গ'ল। সাগৰৰ সিটো পাৰত তেওঁলোকে যীশুক দেখা পাই ক'লে, ৰবি, আপুনি ইয়ালৈ কেতিয়া আহিল? যীশুৱে তেওঁলোকক উত্তৰ দি ক'লে, মই আপোনালোকক অতি স্বৰূপকৈ কওঁ, আপোনালোকে আচৰিত চিন দেখিলে কাৰণে নহয়, বৰং পিঠা খাই তৃপ্ত হোৱাৰ কাৰণেহে মোক বিচাৰিছে। ক্ষয়নীয় আহাৰৰ কাৰণে শ্ৰম কৰিবলৈ এৰক, কিন্তু অনন্ত জীৱনলৈকে যি আহাৰ থাকে তাৰ কাৰণে শ্ৰম কৰক। সেই আহাৰ মানুহৰ পুত্ৰই আপোনালোকক দিব, কিয়নো পিতৃ ঈশ্বৰে তেওঁৰ ওপৰত নিজৰ মোহৰ মাৰিলে। লোকসকলে তেওঁক সুধিলে, তেনেহ'লে ঈশ্বৰৰ কৰ্ম কৰিবলৈ আমি কি কৰিব লাগে? যীশুৱে উত্তৰ দিলে, ঈশ্বৰে যিজনক পঠালে আপোনালোকে তেওঁত বিশ্বাস কৰাই হৈছে ঈশ্বৰৰ মনোনীত কৰ্ম। তেতিয়া তেওঁলোকে তেওঁক সুধিলে, আমি দেখি বিশ্বাস কৰিবলৈ আপুনি কি এনে কাৰ্য কৰি আচৰিত চিন দেখুৱাব? আপুনি কি কৰ্ম কৰিব? আমাৰ পূৰ্বপুৰুষসকলে মৰু প্ৰান্তত মান্না খাইছিল, যেনেকৈ শাস্ত্ৰত লিখা আছে। তেওঁলোকক খাবলৈ স্বৰ্গৰ পৰা পিঠা দিলে। যীশুৱে তেওঁলোকক ক'লে, মই আপোনালোকক সঁচাকৈয়ে কওঁ, স্বৰ্গৰ পৰা সেই পিঠা মুচিয়ে আপোনালোকক দিয়া নাছিল, কিন্তু মোৰ পিতৃয়েহে আপোনালোকক স্বৰ্গৰ পৰা প্ৰকৃত পিঠা দিয়ে। কিয়নো স্বৰ্গৰ পৰা নামি আহি যিহে জগতক জীৱন দান কৰে সেয়ে ঈশ্বৰে দিয়া পিঠা। লোকসকলে ক'লে, তেনেহ'লে প্ৰভু, সেই পিঠা আমাক সকলো সময়তে দিয়ক। যীশুৱে তেওঁলোকক ক'লে, জীৱন দিওঁতা অহাৰ ময়েই। যিজন মোৰ ওচৰলৈ আহে তেওঁৰ কেতিয়াও ভোক নালাগিব, আৰু যিজনে মোক বিশ্বাস কৰে তেওঁৰ কেতিয়াও পিয়াহ নালাগিব। মই আপোনালোকক কৈছোঁ যে আপোনালোকে মোক দেখিছে কিন্তু আপোনালোকে বিশ্বাস নকৰে। পিতৃয়ে মোক যিসকলক দিছে তেওঁলোক সকলোৱে মোৰ ওচৰলৈ আহিব, আৰু মোৰ ওচৰলৈ অহাজনক মই কেতিয়াও বাহিৰ কৰি নিদিম, কিয়নো মই মোৰ নিজৰ ইচ্ছাৰ পূৰ কৰিবলৈ স্বৰ্গৰ পৰা নামি অহা নাই, কিন্তু মোক পঠোৱাজনৰ ইচ্ছা পূৰ কৰিবলৈহে নামি আহিছোঁ। মোক পঠোৱাজনৰ ইচ্ছা এই যে তেওঁ মোক যিসকলক দিলে তেওঁলোকৰ এজনকো যেন মই নেহেৰুৱাওঁ, কিন্তু শেষৰ দিনা তেওঁলোক সকলোকে যেন মই উঠাওঁ। মোৰ পিতৃৰ ইচ্ছা এই, যিকোনোৱে পুত্ৰক দেখি তেওঁ বিশ্বাস কৰে তেওঁ যেন অনন্ত জীৱন পায়, আৰু শেষৰ দিনা মই তেওঁক তুলিম। পাছত ইহুদী নেতাসকলে যীশুৰ বিষয়ে ভুৰ ভুৰণি আৰম্ভ কৰিলে, যিহেতু তেওঁ কৈছিল স্বৰ্গৰ পৰা নমা অহাৰ ময়েই। সেই নেতাসকলে কৈছিল এওঁ যোচেফৰ পুতেক যীশু, যাৰ বাপেক মাকক আমি জানো, সেইজনে নহয়নে, তেনেহলে মই স্বৰ্গৰ পৰা নামি আহিছোঁ, এই কথা এতিয়া তেওঁ কেনেকৈ কৈছে? যীশুৱে তেওঁলোকক উত্তৰ দি ক'লে, আপোনালোকে নিজৰ মাজত সেই ভুৰ ভুৰণি বন্ধ কৰক, যিজনে মোক পঠাইছে সেই পিতৃয়েই চপাই নল'লে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে, আৰু মই শেষৰ দিনা তেওঁক তুলিম। ভাগৱতীসকলৰ পুস্তকত এই বুলি লিখা আছে, তেওঁলোক সকলোৱে ঈশ্বৰৰ পৰা শিক্ষা লাভ কৰিব, যিজনে পিতৃৰ পৰা শুনি শিক্ষা পাইছে তেওঁৱেই মোৰ ওচৰলৈ আহে। কোনোৱে যে পিতৃক দেখিলে এনে নহয়, কেৱল যিজন ঈশ্বৰৰ পৰা হয় তেওঁৱেই পিতৃক দেখিলে। মই সঁচাকৈয়ে কৈছোঁ, যিজনে বিশ্বাস কৰে সেইজনৰ অনন্ত জীৱন আছে। জীৱন দিওঁতা আহাৰ অৰ্থাৎ পিতা ময়েই। আপোনালোকৰ পিতৃপুৰুষসকলে মৰু প্ৰান্তত মান্না খাইছিল আৰু তেওঁলোক মৰিল। স্বৰ্গৰ পৰা নামি অহা আহাৰ এয়ে, যি মানুহে ইয়াক খায় তেওঁ পুনৰ নমৰে। স্বৰ্গৰ পৰা নমা জীৱনময় আহাৰ ময়েই। যদি কোনোৱে এই আহাৰ খায় তেনেহলে তেওঁ চিৰকাল জীৱ, আৰু জগতৰ জীৱনৰ কাৰণে মই যি আহাৰ দিম সেয়ে মোৰ মাংস। এই কথাত ইহুদীসকল খঙত জ্বলি উঠি পৰস্পৰে বাকযুদ্ধত লিপ্ত হৈ ক'লে, কেনেকৈ এই মানুহজনে তেওঁৰ দেশৰ মাংস আমাক খাবলৈ দিব পাৰে? যীশুৱে তেওঁলোকক ক'লে, সঁচাকৈয়ে মই আপোনালোকক কওঁ, মানুহৰ পুত্ৰৰ মাংস নাখালে আৰু তেওঁৰ তেজ পান নকৰিলে আপোনালোকৰ ভিতৰত জীৱন নাই। যিকোনে মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে তেওঁৰ অন্তৰত জীৱন আছে, আৰু শেষৰ দিনা মই তেওঁক তুলিম, কিয়নো মোৰ মাংসই প্ৰকৃত ভক্ষ আৰু মোৰ তেজেই প্ৰকৃত পানীয়। যিজনে মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে সেইজন মোত থাকে, ময়ো তেওঁত থাকোঁ। যেনেকৈ জীৱিত পিতৃয়ে মোক পঠালে আৰু পিতৃৰ কাৰণে মই জীৱিত আছোঁ, তেনেকৈ যিকোনোৱে মোক ভোজন কৰে তেওঁও মোৰ দ্বাৰাই জীয়াই থাকিব। স্বৰ্গৰ পৰা নমা অহাৰ এয়ে, পিতৃপুৰুষসকলে যেনেকৈ খায়ো মৰিল তাৰ নিচিনা নহয়, যিজনে এই আহাৰ খায় সেইজন চিৰকাল জীৱ। এই সকলো কথা যীশুৱে কফৰনাহমত উপদেশ দিয়াৰ সময়ত নামঘৰত ক'লে। অনন্ত জীৱনৰ বাক্য যীশুত আছে। যীশুৰ শিষ্যসকলৰ মাজৰ অনেকে এই কথা শুনি ক'লে, ই বৰ কঠিন শিক্ষা, কোনে ইয়াক গ্ৰহণ কৰিব পাৰে? যীশুৱে নিজৰ মনতে জানিব পাৰিছিল যে তেওঁৰ শিষ্যসকলে এই বিষয়ত বু বু বাবা কৰি আছে, সেয়ে তেওঁ শিষ্যসকলক সুধিলে, এই কথা তোমালোকে মনত বিঘিনি পাইছা নেকি? মানুহৰ পুত্ৰক যেতিয়া উদ্ধত তেওঁৰ আগৰ থকা ঠাইলৈ উঠা দেখিবা, তেতিয়া তোমালোকে কি ভাবিবা? আত্মাইহে জীৱন দিয়ে, মাংস একো উপকাৰত নাহে। মই তোমালোকক এইবোৰ কথা কৈছোঁ, সেই কথাই আত্মা আৰু জীৱন। কিন্তু তোমালোকৰ মাজত এনে কিছুমান আছে যিসকলে বিশ্বাস নকৰে, কিয়নো যীশুৱে আদিৰে পৰা জানিছিল কোনে কোনে বিশ্বাস নকৰে আৰু কোনে তেওঁক শত্ৰুৰ হাতত সোধাই দিব। তেওঁ পুনৰ ক'লে, এইকাৰণে মই তোমালোকক কৈছিলোঁ যে পিতৃয়ে ইচ্ছা নকৰিলে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে। ইয়াৰ পাছতে তেওঁ শিষ্যসকলৰ মাজৰ অনেক উলটি গ'ল, তেওঁৰ লগত পুনৰ অহা যোৱা নকৰিলে। যীশুৱে তেতিয়া সেই বাৰজন পাচনিক ক'লে, তোমালোকেও যাবলৈ ইচ্ছা কৰানে? চিমুন পিতৰে তেওঁক উত্তৰ দিলে, প্ৰভু, আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱনৰ কথা আপোনাৰ ওচৰতহে আছে। আমি বিশ্বাস কৰিছোঁ আৰু জানিছোঁ যে আপুনি ঈশ্বৰৰ পবিত্ৰজন। যীশুৱে তেওঁলোকক ক'লে, মই তোমালোক বাৰজনক মনোনীত কৰা নাইনে, কিন্তু তোমালোকৰ মাজতো এজন দিয়াবল আছে। ইয়াত ইস্কুৰিটিয়া চিমুনৰ পুত্ৰ যিহুদাৰ বিষয়ে কৈছিল, কিয়নো যদিও তেওঁ বাৰজনৰ মাজৰ এজন আছিল, তথাপি তেওঁৱেই পাছত যীশুক শত্ৰুৰ হাতত সোধাই দিছিল।